قال كذلك قال ربك هو علي هين ولنجعله آية للناس ورحمة منا وكان أمرا مقضيا
তেওঁ ক'লে, এইদৰেই হ'ব, তোমাৰ প্ৰতিপালকে কৈছে, এইটো মোৰ বাবে সহজ আৰু আমি তেওঁক এইকাৰণে সৃষ্টি কৰিম যাতে তেওঁ মানুহৰ বাবে এটা নিদৰ্শন হয় আৰু আমাৰ ফালৰ পৰা এটা অনুগ্ৰহ। এইটো এটা সিদ্ধান্তকৃত বিষয়।